এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে পৱন কুমাৰ বৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা ওপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও 3 লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। নীতি আয়োগৰ সদস্য অৰবিন্দ বীৰমানীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ ট্ৰেড ৱাট্ছ ত্ৰৈমাসিক প্ৰতিবেদন মুকলি কৰে। লোকসভাত আজি ভাৰতীয় সামুদ্ৰিক পথেৰে সামগ্ৰী পৰিবহণ আইন 1925ৰ পৰিৱৰ্তে সামুদ্ৰিক পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক 2024 গৃহীত হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই সামগ্ৰীসমূহৰ যোগান শক্তিশালী কৰিবলৈ বৈদ্যুতিক সামগ্ৰী উৎপাদন আঁচনিত অনুমোদন জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ঘণ্টেক পাছতে চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা ওপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও 3 লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিখটাৰ স্কেলত 7.7 আৰু 6.4 প্ৰাবল্যৰ এই দুটা ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰবংগৰ উপৰি চীনৰ দক্ষিণ পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰি পোৱা গৈছে। এই ভূমিকম্পত ম্যানমাৰৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়ক্ষতি হোৱাৰ বাতৰি আহিছে। দেশখনৰ উত্তৰ পশ্চিমৰ চাগাইং নগৰৰ সমীপত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ম্যানমাৰৰ মাণ্ডালয়ৰ আভা দলংখন ইৰাৱতী নৈত ভাগি পৰাৰ উপৰি কেইবাটাও ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে। এই স্থানৰ পৰা প্ৰায় 900 কিলোমিটাৰ নিলগৰ থাইলেণ্ডৰ ৰাজধানী বেংককতো ভূমিকম্পৰ শক্তিশালী জোকাৰণি অনুভূত হোৱাৰ ফলত বেংককত নিৰ্মাণৰত অৱস্থাত থকা এটা কেইবা মহলীয়া অট্টালিকা ধবংসস্তূপত পৰিণত হয়। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংবাদ মাধ্যমক প্ৰকাশ কৰা অনুসৰি ধবংসস্তূপৰ মাজৰ পৰা এতিয়ালৈকে 3 লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি 90 লোক সন্ধানহীন হৈ আছে। বহু অট্টালিকাৰ চাদৰ ওপৰত থকা ছুইমিং পুলসমূহৰ পানী ভূমিকম্পৰ জোকাৰণিত হেণ্ডলনি খাই বহু দূৰলৈ ছিটিকি পৰা পৰিলক্ষিত হয়। ম্যানমাৰৰ ৰাজধানী মহানগৰ নেইপি টাও আৰু বাণিজ্যিক মহানগৰী মাণ্ডালয়কে ধৰি ম্যানমাৰৰ 6 খণ্ডত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। ম্যানমাৰৰ সামৰিক জুণ্টাই এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা সহায়ৰ আহান জনাইছে। বিশ্ব সম্প্ৰদায়ৰ পৰা নিলগে থকা শাসনাধিষ্ঠিত দেশখনৰ সামৰিক জুণ্টাৰ এই আহানে পৰিস্থিতিৰ ভয়াৱহতা সূচাইছে বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত জনসাধাৰণ আৰু চৰকাৰলৈ সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছে। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ আহান জনাইছে। ভাৰতীয় দূতাবাসে ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতীয় দূতাবাসে থাইলেণ্ডত বাস কৰা ভাৰতীয় নাগৰিকসকলক যিকোনো সাহায্যৰ বাবে জৰুৰীকালীন নম্বৰ 6661881928 যোগাযোগ কৰিবলৈ আহান জনাইছে। বেংকক আৰু চিয়াংমেত থকা ভাৰতীয় দূতাবাসৰ সকলো সদস্য সুৰক্ষিত হৈ আছে বুলি সূত্ৰটোৱে জনাইছে। নীতি আয়োগৰ সদস্য অৰবিন্দ বীৰমানীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ ট্ৰেড ৱাট্ছ ত্ৰৈমাসিক প্ৰতিবেদন মুকলি কৰে। 2025 বিত্তীয় বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে এই ত্ৰৈমাসিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি 2023 বৰ্ষৰ একে সময়ৰ তুলনাত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতৰ মুঠ বাণিজ্য 5.67% বৃদ্ধি পোৱাৰ লগতে ৰপ্তানি 5.23% বৃদ্ধি পাইছে আৰু আমদানি বছৰি 6.07% বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা 6 প্ৰতি মাহে গড়ে 35.4 বিলিয়ন ডলাৰেৰে দেশৰ সামগ্ৰীৰ ৰপ্তানি সুস্থিৰ হৈ আছে। আনহাতে আগষ্টৰ বৃদ্ধিৰ বাহিৰে দেশৰ আমদানিৰ গড় 57.8 বিলিয়ন ডলাৰ। প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে বিশ্বৰ বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত ষষ্ঠ স্থানত আছে। এই ট্ৰেড ৱাট্ছ প্ৰতিবেদনত বিশ্বৰ চাহিদা যোগানৰ দৃষ্টিভংগী, খণ্ডভিত্তিক প্ৰদৰ্শন আৰু উদীয়মান বাণিজ্যৰ সুযোগৰ অন্তৰ্দৃষ্টিক একত্ৰিত কৰি ভাৰতৰ বাণিজ্যিক স্থিতিৰ এক সামগ্ৰিক দৃশ্যপট দেখুওৱা হৈছে। লোকসভাত আজি ভাৰতীয় সামুদ্ৰিক পথেৰে সামগ্ৰীৰ পৰিবহণ আইন 1925ৰ সলনি কৰি সামুদ্ৰিক পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক 2024 গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা, আইনখনৰ ধাৰণা সলনি নকৰাকৈ বুজিবলৈ সহজ কৰি তোলা। বিধেয়কখনৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাহকৰ সৈতে জড়িত দায়িত্ব, দায়বদ্ধতা, অধিকাৰ আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনে লগতে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী আৱাসত উদ্ধাৰ হোৱা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ সম্পৰ্কত এজাহাৰ দাখিলৰ অনুমতি বিচাৰি দাখিল কৰা এখন আবেদন আজি খাৰিজ কৰে। ন্যায়াধীশ অভয় অকা আৰু ন্যায়াধীশ উজ্জ্বল বিয়াৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেথিউজ জে নেডুম্পাৰাই এই সন্দৰ্ভত দাখিল কৰা আবেদনখন নাকচ কৰে আৰু এই ঘটনা সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই গঠন কৰি দিয়া নিজস্ব অনুসন্ধানৰ সমাপ্তিৰ বাবে অপেক্ষা কৰিবলৈ আবেদনকাৰীক পৰামৰ্শ দিয়ে। বিচাৰপীঠখনে কয় যে যদি এই নিজাববীয়া অনুসন্ধানত ন্যায়াধীশ বাৰ্মা দোষী প্ৰমাণিত হয় তেন্তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক অপহৰণ কৰিব পৰাৰ বিকল্প আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে আজি বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই সামগ্ৰীসমূহৰ যোগান শক্তিশালী কৰিবলৈ বৈদ্যুতিক সামগ্ৰী উৎপাদন আঁচনিত অনুমোদন জনাইছে। আজি নতুন দিল্লীত মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বৈদ্যুতিক সামগ্ৰী উৎপাদন আঁচনিৰ বাবে চৰকাৰে 22,000 কোটি টকাৰো অধিক পুঁজি যোগান ধৰিব। তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে 91,000ৰো অধিক প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ লগতে কেইবা হাজাৰো অধিক পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব। ৰাজ্যসভাত আজি উত্থাপন হোৱা বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক 2025 বিবেচনাৰ বাবে গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত হোৱা আলোচনাৰ সময়তে কংগ্ৰেছ সাংসদ নীৰজ ডাংগীয়ে বিমান বন্দৰসমূহৰ ব্যক্তিগতকৰণ আৰু বিমান যাত্ৰাৰ উচ্চ নিৰীখৰ বিষয়টো উত্থাপন কৰে। দেশৰ সাধাৰণ জনগণে উচ্চমানৰ নিৰীখ বহন কৰিবলৈ সমৰ্থ নহয় বুলি মন্তব্য কৰি সাংসদজনে চৰকাৰৰ উড়ান আঁচনিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। সাংসদজনে লগতে দেশৰ এয়াৰ এম্বুলেন্স সেৱাৰ প্ৰসাৰৰ প্ৰয়োজন বুলিও সদনত উল্লেখ কৰে। বিজেপিৰ সাংসদ ভীমৰাও মহাদিকে কংগ্ৰেছ সাংসদজনৰ প্ৰশ্নৰ উত্তৰ দি দেশত অসামৰিক বিমান সেৱা খণ্ডৰ দ্ৰুত উন্নয়ন হৈছে বুলি তথ্য দাঙি ধৰে। তেওঁ কয় যে দেশত 2014 চনত মাত্ৰ 74টা কাৰ্যক্ষম বিমান বন্দৰ থকাৰ পৰিৱৰ্তে বৰ্তমান ইয়াৰ সংখ্যা 149টালৈ বৃদ্ধি পাইছে। মালদ্বীপৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি অহা 30 বা 31 মাৰ্চ তাৰিখে দ্বীপৰাষ্ট্ৰখনত ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে ঈদৰ দিনা ৰাতিপুৱা 7 বজাৰ নামাজ পঢ়িবলৈ কেইবাটাও স্থান নিৰ্ধাৰণ কৰা হৈছে। ধৰ্মীয় সমাৱেশৰ লগতে দেশখনৰ বিলাসী ৰিজৰ্টসমূহে নাগৰিক আৰু পৰ্যটকসকলে যাতে আধ্যাত্মিকতাৰ সমান্তৰালকৈ এটি স্মৰণীয় ঈদ উল ফিতৰ উদযাপন কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী ডঃ মহম্মদ মৈজুৱে প্ৰকাশ কৰা অনুসৰি পবিত্ৰ ৰমজান উপলক্ষে দেশখনৰ চৰকাৰে বহুসংখ্যক উপহাৰ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে ৰমজানৰ মাহটোত তেওঁ চৰকাৰে বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যাৰ বাবে এইবাৰো সমগ্ৰ ৰমজান মাহটোত বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। তদুপৰি ৰমজান মাহৰ শেষৰ 10 দিন দেশখনত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্ৰশ্নকালীন ঘণ্টাৰে আৰম্ভ হয়। প্ৰশ্নকালীন ঘণ্টাৰ সময়ত শাসকীয় আৰু বিৰোধী দলৰ সদস্যসকলে নিজ নিজ সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত, বিশেষকৈ পুৰণি পেঞ্চন আঁচনি, ৰাস্তা ঘাট, পানী যোগান, যান বাহনৰ সমস্যা আদি সন্দৰ্ভত আলোচনা কৰে। প্ৰশ্নকালীন ঘণ্টাত বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাৰ নিৰ্দেশত বিৰোধী দলৰ নেত্ৰী আতিচি বিশেষ ৰবি, কুলদীপ কুমাৰ আৰু সঞ্জয় ঝাকে ধৰি আম আদমী দলৰ কেইবাজনো বিধায়কক সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াত বাধা আৰোপ কৰাৰ অভিযোগত মাৰ্চেলৰ সহায়ত বাহিৰ কৰি দিয়ে। ইয়াৰ পাছত সদনত দিল্লী পৰিবহণ নিগম সন্দৰ্ভত কেগৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে যোৱা 24 মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কেগৰ প্ৰতিবেদন উত্থাপন কৰিছিল। এই আলোচনা আৰম্ভ হোৱাৰ আগতে বিৰোধী দলৰ আটাইবোৰ বিধায়কে সদনৰ পৰা প্ৰস্থান কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিধায়ক সতীশ উপাধ্যায়ে কয় যে কেগৰ প্ৰতিবেদন অনুসৰি পূৰ্বৰ আম আদমী পাৰ্টীৰ চৰকাৰখনে জনসাধাৰণক উন্নত পৰিবহণ সুবিধা দিয়াৰ বিপৰীতে নিগমটোত দুৰ্নীতিৰহে ক্ষেত্ৰ কৰি তোলে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু এটা বলত 5টা উইকেট হেৰুৱাই 193 ৰাণ কৰে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ নিকোলাছ পুৰণে 26টা বলত 70 ৰাণ আৰু মিচেল মাৰ্চে 31টা বলত 52 ৰাণ কৰে। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্ছে 2টা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰাওপৰিকৈ অহা 2টা ভূমিকম্পৰ ফলত কমেও 3জন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। নীতি আয়োগৰ সদস্য অৰবিন্দ বিৰমানিয়া আজি নতুন দিল্লীত নীতি আয়োগৰ ক্ৰেট ৱাচ ত্ৰৈমাসিক প্ৰতিবেদন মুকলি কৰে। লোকসভাত আজি ভাৰতীয় সামুদ্ৰিক পথেৰে সামগ্ৰী পৰিবহণ আইন 1925ৰ পৰিৱৰ্তে সামুদ্ৰিক পথেৰে পোৱা সামগ্ৰীৰ পৰিবহণ বিধেয়ক 2024 গৃহীত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি খন্তেক পাছতে চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।